নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। যোৱা নিশা দেহাৱসান ঘটা অসমৰ সংবাদ জগতৰ মহিৰুহ দি আছাম ট্ৰিবিউন কাকতৰ সম্পাদক, আছাম ট্ৰিবিউন প্ৰতিষ্ঠানৰ অধ্যক্ষ তথা বিশিষ্ট সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ নশ্বৰ দেহ বৰ্তমান তেওঁৰ দীৰ্ঘদিনীয়া কৰ্মস্থল দি আছাম ট্ৰিবিউন চৌহদত ৰখা হৈছে। ইয়াতে গুণমুগ্ধসকলে তেওঁলৈ শেষ শ্ৰদ্ধা তৰ্পণ কৰিব পাৰিব। আজি দিনৰ ভাগত নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। ইয়াৰ আগতে বৰুৱাৰ নশ্বৰ দেহ হাস্পতালৰ পৰা তেওঁৰ চানমাৰীৰ বাসগৃহলৈ অনা হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ সুপুত্ৰ তথা অসমৰ সংবাদ জগতৰ অন্যতম অগ্ৰণী ব্যক্তি প্ৰফুল্ল গোবিন্দ বৰুৱাৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 93 বছৰ। দীৰ্ঘকাল ধৰি দৈনিক অসম কাকতৰ সম্পাদক হিচাপে দায়িত্ব পালন কৰা প্ৰফুল্ল গোবিন্দ বৰুৱাই 2018 চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল। উত্তৰ পূৰ্বাঞ্চলৰ সংবাদ জগতৰ অন্যতম বৰেণ্য ব্যক্তি বৰুৱাই সাংবাদিকতাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে বহু সন্মান লাভ কৰিছিল। সাহিত্য, কলা আৰু সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসম সাহিত্য সভাই তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিছিল। ডিব্ৰুগড়ত 1933 চনৰ 26 জুলাইত জন্মগ্ৰহণ কৰা বৰুৱাই পূৰ্বৰ কটন মহাবিদ্যালয়ত ৰসায়ন বিজ্ঞান বিষয়ত অধ্যয়ন কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ কলকাতাত কলেজীয়া শিক্ষা লাভ কৰি দ্য ষ্টেটছমেন কাকতত সাংবাদিকতাৰ জীৱন আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত এই ক্ষেত্ৰখনতে সক্ৰিয়ভাৱে জড়িত হৈ পৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, সদৌহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈকে ধৰি বিভিন্নজনে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। দৰং জিলাৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ সমীপৰ ৰৌমাৰী পঞ্চায়তৰ চাপৰিত অধিক উৎপাদনক্ষম বীজ ব্যৱহাৰ কৰি ৰঙালাও খেতি কৰা শতাধিক কৃষক এইবাৰ যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। দৰঙৰ পৰা আমাৰ মঙলদৈৰ সংবাদদাতাই জনোৱা মতে অঞ্চলটোৰ গৰুখুটি, কানিয়াতাৰী, ঘাটৰ আগ, বৰাচুবা, দেৱানন্দ, সাতখলি আদি গাঁৱৰ ৰাইজে পূৰ্বৰ দৰে এইবাৰো প্ৰায় 10-12 হাজাৰ বিঘা মাটিত উন্নত প্ৰজাতিৰ ৰঙালাওৰ বীজ সিঁচিছিল। কিন্তু এইবাৰ কৃষকসকলে পূৰ্বৰ তুলনাত যথেষ্ট কম পৰিমাণৰহে ৰঙালাও উৎপাদন কৰিবলৈ সমৰ্থ হয়। কৃষক ৰাইজে ইতিমধ্যে বিষয়টো স্থানীয় কৃষি বিভাগক অৱগত কৰিছে। কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়ববীয়াই শেহতীয়াকৈ অঞ্চলটোৰ ৰঙালাওৰ খেতি পৰিদৰ্শন কৰি বীজ আৰু মাটিৰ নমুনা সংগ্ৰহ কৰি ৰাজ্যিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত কৃষি বিভাগৰ বঁটা লাভ কৰা এগৰাকী প্ৰগতিশীল কৃষক গোবিন্দ ডেকাই আমাৰ সংবাদদাতাৰ আগত এইদৰে কয়।
অন্য বছৰৰ দৰে এইবছৰো আমি ৰঙালাওৰ খেতি কৰিছিলোঁ, কিন্তু অন্যবাৰ যি ধৰণে আমাৰ ৰঙালাও হৈছিলে বিঘাত মোটামুটি আমি ভাল এটা পইচা পাইছিলোঁ। এইবাৰ আমাৰ যোৱাবাৰ কৰা বিধানেই কৰিছোঁ, কিন্তু এইবাৰ আমাৰ খেতিটো নহ'লে বিঘাত হয়তো 4 কুইণ্টেল, 5 কুইণ্টেল, 10 কুইণ্টেলৰ ওপৰত এইবাৰ আমাৰ খেতি ভাল হোৱা নাই, ইমানখিনিয়ে হৈছে। গতিকে এইবাৰ আমাৰ খেতিয়কবিলাকে সাংঘাতিকভাৱে ৰঙালাওৰ খেতিত লোকচান হ'ল। অন্যবাৰ আমাৰ ইয়াতে বিভিন্ন ৰাজ্যৰ পৰা ৰঙালাও নিবৰ কাৰণে ট্ৰাকে ট্ৰাকে আহি ৰখি আছিলে, এইবাৰ আমাৰ মানে কোনো আমি বাহিৰত পঠাব পৰা নাই। এতিয়া আমাৰ ৰঙালাওৰ খেতিটোত খেতিয়কবিলাকে বিভিন্ন লোকচানৰ সন্মুখীন হৈছে। গৰুখুটি, দেৱানন্দ, বৰাচুবা, খুলি এই অঞ্চলৰ খেতিয়ক, বহুখিনি খেতিয়ক, আমাৰ চৰত খেতি কৰোঁ, এই খেতিত মানে প্ৰতি বছৰে আমি এনেদৰে কমাৰ্চিয়েল মানে ব্যৱসায়িক ভিত্তিক খেতি কৰোঁ।
গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংডুপ্পা কলাকেন্দ্ৰৰ বাকৰিত আজি দিনজোৰা কাৰ্যসূচীৰে 2025 বৰ্ষৰ আণ্ডাৰ দ্য চাল্ট্ৰি নাট সমাৰোহ অনুষ্ঠিত হৈছে। সমাৰোহত আজি পুৱা 10 বজাত ৰাভা ভাষাৰ নাট ৰঞ্জুমুখ মঞ্চস্থ কৰা হৈছে। দিনৰ 2:30 বজাত এদিন তেওঁ আহিব আৰু বিয়লি 5:30 বজাত 1.5 ইঞ্চ ওপৰ নাট দুখন মঞ্চস্থ কৰা হ'ব। প্ৰয়াত নাট্যকৰ্মী শুক্ৰাচাৰ্য ৰাভাই প্ৰতিষ্ঠা কৰা বাদুংডুপ্পা কলাকেন্দ্ৰৰ উদ্যোগত প্ৰতিবছৰে শালগছৰ তলত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত কৃত্ৰিম দৃশ্যসজ্জা, বৈদ্যুতিক লাইট, আধুনিক বাদ্যযন্ত্ৰ অবিহনে এই নাট সমাৰোহ অনুষ্ঠিত হয়। বিগত 16 বছৰ ধৰি ৰামপুৰ গাঁৱৰ সংৰক্ষিত বনাঞ্চলত শ শ শালগছৰ মাজৰ এডোখৰ মাটিক মঞ্চৰূপ দি দিনৰ ভাগত নাট মঞ্চস্থ কৰি অহা হৈছে। এই নাট সমাৰোহৰ জৰিয়তে থলুৱা লোকনৃত্য সাংস্কৃতিক ব্যতিক্ৰমভাৱে জীয়াই ৰখাৰ প্ৰয়াস কৰা হৈছে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 বজাত ধুবুৰী জিলাৰ ৰূপায়িত বিভিন্ন চৰকাৰী আঁচনি সন্দৰ্ভত ধুবুৰীৰ পৌৰপতি দেৱময় শ্যানালৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ ধুবুৰী জিলাৰ সংবাদদাতা প্ৰদীপ সাহাই। অনুষ্ঠানটি নিশা 9:15 বজাত পুনৰ প্ৰচাৰ কৰা হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 বজাত শুনিবলৈ পাব।